বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, নিৰ্বাচন আয়োগে আজি কম ভোটদান হোৱা 11খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বছা বছা জিলা নিৰ্বাচনী বিষয়াৰ সন্মিলন আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে। অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ 65গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু পাঞ্জাব কিংছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটেন্ছক 3 উইকেটত পৰাস্ত কৰে। নিৰ্বাচন আয়োগে আজি কম ভোটদান হোৱা 11খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বছা বছা জিলা নিৰ্বাচনী বিষয়াৰ সন্মিলন আয়োজন কৰিছে। নতুন দিল্লীত হ'বলগীয়া এই বৈঠকত আসন্ন লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হ'ব। বৈঠকত নগৰ আৰু চহৰৰ একাংশ এলেকাত কম ভোটদানৰ সমস্যা দূৰ কৰাৰ বাবে বিশেষ কাৰ্য পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে বৈঠকত দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, আহমেদাবাদ, পুনে, থানে, নাগপুৰ, পাটনা চাহিব, লক্ষ্ণৌ আৰু কানপুৰৰ পৌৰ আয়ুক্তসকলৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বছা বছা জিলা নিৰ্বাচনী বিষয়াসকলে ভাগ ল'ব। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুই বৈঠকত অধ্যক্ষতা কৰিব। শ্ৰীকুমাৰে সময়ে সময়ে ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিম্ন অংশগ্ৰহণৰ কাৰণ হিচাপে নগৰীয়া উদাসীনতা আৰু গ্ৰাম্য এলেকাৰ পৰা প্ৰব্ৰজনৰ প্ৰত্যাহ্বান সম্পৰ্কে আলোকপাত কৰি আহিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তৃণমূল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। তেওঁ লগতে সন্দেহখাৰীৰ অপৰাধীসকল জীৱনৰ বাকীকাল কাৰাগাৰত অতিবাহিত কৰিব লাগিব বুলি মন্তব্য কৰিছে। কোচবিহাৰৰ ৰাসলীলা ময়দানত কালি এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে একমাত্ৰ বিজেপিয়েহে মহিলাৰ বিৰুদ্ধে সংঘটিত আতিশায্য বন্ধ কৰিব পাৰে। শ্ৰীমোদীয়ে কয় যে বৰ্তমানৰ পশ্চিমবংগ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণত বাধাৰ সৃষ্টি কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে অভিলেখ পৰিমাণৰ পুঁজি যোগান ধৰাৰ সত্বেও কেইবাটাও প্ৰকল্পৰ কাম সময়মতে সম্পূৰ্ণ হোৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কংগ্ৰেছৰ সমালোচনা কৰি তেওঁ কয় যে দলটোৱে দশক দশক ধৰি গৰীবী হটাও শ্লোগান দি আহিছে যদিও বিজেপিয়েহে দেশৰ 25 কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। দলৰ নিষ্ঠা আৰু সু অভিপ্ৰায়ৰ বাবে এই 25 কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাটো সম্ভৱ হৈ উঠিছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কালি কোচবিহাৰ আৰু আলিপুৰদুৱাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ প্ৰাৰ্থী নিশীথ প্ৰামাণিক আৰু মনোজ টিগাৰ হকে প্ৰচাৰ চলায়। তৃণমূল কংগ্ৰেছৰ মুৰববী মমতা বেনাৰ্জীয়েও কালি কোচবিহাৰৰ মাথাভাংগাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীমতী বেনাৰ্জীয়ে কয় তেওঁ নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণ নকৰে। তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে জলপাইগুৰিৰ মালবজাৰৰ এখন সভাতো ভাগ লয়। প্ৰধানমন্ত্ৰী মোদী দাৰ্জিলিং আৰু জলপাইগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে পৰহিলৈ পুনৰ পশ্চিমবংগলৈ আহিব। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে। এই পৰ্যায়ত আউটাৰ মণিপুৰৰ কিছু অংশৰ লগতে 12খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 88টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। আউটাৰ মণিপুৰ সমষ্টিত কিছু অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টিকেইটাৰ ভিতৰত কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 7টা, অসম আৰু বিহাৰৰ 5টাকৈ, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা তথা জম্মু কাশ্মীৰৰ 1টাকৈ সমষ্টি আছে। এই পৰ্যায়ৰ বাবে 26 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত সামৰি লোৱা জম্মু কাশ্মীৰৰ সমষ্টিটোৰ বাহিৰে বাকী সমষ্টিকেইটাৰ বাবে আজি মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব। জম্মু কাশ্মীৰত কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ 65গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপি সাংসদ কৃপানাথ মণ্ডা, দিলীপ শইকীয়া, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বি পি এফৰ বিধায়ক দুৰ্গা দাস বড়ো আছে। এ আই ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছেও তৃতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থী থিয় কৰোৱাইছে। গুজৰাটৰ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে 3গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। দলে বড়োদৰা সমষ্টিৰ পৰা যশপাল সিং পাডিয়াৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে জুনাগড় আসনখনৰ বাবে হীৰাভাই জোটৱা আৰু সুৰেন্দ্ৰনগৰ আসনখনৰ বাবে ঋত্বিক ভাই মাকৱানাক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে। নতুন দিল্লীৰ ৰামভৱনত কালি আসন্ন লোকসভা নিৰ্বাচনৰ বাবে স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় দলসমূহৰ বাবে আকাশবাণী আৰু দূৰদৰ্শনযোগে প্ৰচাৰৰ সময় নিৰ্ধাৰণ কৰা হয়। সেই অনুসৰি প্ৰতিটো ৰাষ্ট্ৰীয় দলত দূৰদৰ্শন আৰু আকাশবাণীৰ বাবে 45 মিনিটকৈ সময় প্ৰদান কৰা হৈছে। ইয়াৰ লগতে 6টা ৰাষ্ট্ৰীয় দলৰ বাবে প্ৰচাৰ তথা সম্প্ৰচাৰৰ বাবে অতিৰিক্ত 5.5 ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় দলসমূহক অহা 16 আৰু 23 এপ্ৰিলৰ লগতে 3, 10, 17, 22 আৰু 29 মে প্ৰচাৰ আৰু সম্প্ৰচাৰৰ সময় প্ৰদান কৰা হৈছে।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
বিশাখাপট্টনমৰ নৌবিজ্ঞান আৰু প্ৰযুক্তি পৰীক্ষাগাৰত কালি 10ম DRDOৰ যুৱ বিজ্ঞানী সমাৰোহ অনুষ্ঠিত হয়। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা আৰু গৱেষণা বিভাগৰ সচিব ডঃ সমীৰ ভি কামাতে দুদিনীয়া এই সমাৰোহ উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীকামাতে DRDOক উন্নত শিখৰলৈ লৈ যোৱাৰ বাবে পৰিৱৰ্তিত গোলকীয় শৃংখলা আৰু প্ৰযুক্তি গ্ৰহণ কৰিবলৈ যুৱ বিজ্ঞানীসকলৰ প্ৰতি আহান জনায়। DRDOৰ যুৱ বিজ্ঞানী সমাৰোহে প্ৰতিৰক্ষা বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে জড়িত সাম্প্ৰতিক তথা ভৱিষ্যতৰ বিষয়সমূহ সন্দৰ্ভত অভিজ্ঞতাৰ আদান প্ৰদানৰ লগতে আলোচনাৰ এখন মঞ্চ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি DRDOৰ সঞ্চালক প্ৰধান ডঃ ৱাই শ্ৰীনিবাসৰাৱে কয় যে ৰাষ্ট্ৰৰ বিকাশত যুৱ বিজ্ঞানীসকলে মূল ভূমিকা পালন কৰিব লাগে। আনহাতে নৌবিজ্ঞান আৰু প্ৰযুক্তি পৰীক্ষাগাৰ NSTLৰ সঞ্চালক ডঃ আব্ৰাহাম ভাৰুগেছে কয় যে যুৱ বিজ্ঞানীসকলে সুযোগসমূহৰ উপযুক্ত ব্যৱহাৰেৰে আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ হকে কাম কৰি যোৱা উচিত। পাঞ্জাব কিংছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটেন্ছক 3 উইকেটত পৰাস্ত কৰে। পাঞ্জাবে 2 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 7টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পাঞ্জাবৰ হৈ শশাংক সিঙে 29টা বলত 81 ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটেন্ছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অধিনায়ক শুভমন গিলৰ অপৰাজিত 89 ৰানৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 199 ৰান কৰে। পাঞ্জাবৰ হৈ কোহিছৰ ৰাবাদাই 2টা উইকেট দখল কৰে। শশাংক সিঙক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কাজাখাস্তান ইণ্টাৰনেশ্যনেল চেলেঞ্জত ভাৰতৰ বেডমিণ্টন খেলুৱৈ অনমোল খাৰ্গে মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে UAEৰ নুৰানী ৰাট্টু আজাহৰাক 21-11, 21-7 পোনপটীয়া গেমত পৰাস্ত কৰে। অনমোলৰ লগতে দেৱিকা সিহান, পূৰ্বৰ ৰাষ্ট্ৰীয় চেম্পিয়ন অনুপমা উপাধ্যায়, সপ্তম বাছনিৰ কন্যা হেমন্ত আৰু ঈশাৰাণী বৰুৱাইও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ মিক্সড ডাবল শাখাত ৰোহন কাপুৰ আৰু ৰুথবিজা চিৰাণী, অভিনেতা চৌধাৰী আৰু বৈষ্ণৱী খাটকেকাৰ, সঞ্জয় শ্ৰীবাস্তৱ, ধনৰাজ আৰু মনীষা কে আৰু ঝাকু চেৰি আৰু আলিচা খানৰ যুটীয়েও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ 4গৰাকীকৈ খেলুৱৈয়ে ক্ৰোৱেছিয়াত অনুষ্ঠিত WTT ফিডাৰ ৱৰ্ল্ড জিম টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ পুৰুষৰ চেম্পিয়নশ্বিপত কালি জি ছাটিয়ানে জাৰ্মানীৰ ফেলিক্স ৱেটজেলক 3-1 ফলাফলত পৰাজিত কৰাৰ বিপৰীতে স্নেহী সুজৱা জুন্দাই কাজাখাস্তানৰ খেলুৱৈ পৰাজিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নিৰ্বাচন আয়োগে আজি কম ভোটদান হোৱা 11খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বছা বছা জিলা নিৰ্বাচনী বিষয়াৰ সন্মিলন আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তৃণমূল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। আৰু পাঞ্জাব কিংছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটেন্ছক 3 উইকেটত পৰাস্ত কৰে।